বিচাৰকৰ্তাবিলাক সাত অধ্যায়। জিৰুবাল অৰ্থাৎ গিদিয়ন আৰু তেওঁৰ লগত থকা সকলোৱে ৰাতিপুৱাতে উঠি হেৰুত এলেকাৰ জুৰিৰ ওচৰত চাউনি পাতিলে। তেওঁলোকৰ উত্তৰফালে মুৰি পাহাৰৰ ওচৰৰ উপত্যকা অঞ্চল মিডিয়নৰ আছিল। জিহুৱাই গিদিয়নক ক'লে, তোমাৰ লোকসকলৰ সংখ্যা ইমান অধিক যে মই মিডিয়নীয়াসকলক তেওঁলোকৰ হাতত তুলি দিব নোৱাৰোঁ। তেনে কৰিলে মোক বাদ দি ইজৰাইলে অহংকাৰ কৰি ক'ব, আমাৰ নিজৰ শক্তিয়ে আমি উদ্ধাৰ পালোঁ। সেয়ে লোকসকলৰ আগত এই কথা ঘোষণা কৰা, যিসকলে ভয় খাই কঁপি আছে, তেওঁলোকে গিলিয়ড পাহাৰ এৰি ঘৰলৈ উলটি যাওক। তাতে লোকসকলৰ মাজৰ পৰা 22,000 লোক উভতি গ'ল, কেৱল 10,000 অৱশিষ্ট থাকিল। জিহুৱাই গিদিয়নক ক'লে, এতিয়াও লোকসকল অধিক আছে, তেওঁলোকক তুমি জুৰিৰ পানীলৈ নামি যাবলৈ কোৱা, আৰু সেই ঠাইতে মই তোমাৰ হৈ তেওঁলোকৰ বাছনি কৰিম। যিজনৰ বিষয়ে মই তোমাক ক'ম, এইকেইজন লোক তোমাৰ লগত যাব, তেওঁ যাব, কিন্তু যদি মই কওঁ এওঁ তোমাৰ লগত যাব নোৱাৰে, তেওঁ যাব নোৱাৰিব। তেতিয়া গিদিয়নে লোকসকলক লৈ পানীৰ ওচৰলৈ নামি গ'ল। তাতে জিহুৱাই গিদিয়নক ক'লে, যিসকলে কুকুৰৰ নিচিনাকৈ জিভাৰে পানী চেলেকি খাব, তেওঁলোকৰ পৰা যিসকলে পানী পিবৰ কাৰণে আঁঠু কাঢ়িব, তেওঁলোকক পৃথক কৰা। 300 মানুহে হাতেৰে মুখলৈ পানী তুলি চেলেকি খালে, আৰু বাকী সকলোৱে পানী পিবলৈ আঁঠু কাঢ়ি ল'লে। তেতিয়া জিহুৱাই গিদিয়নক ক'লে, চেলেকি পানী খোৱা এই 300 লোক লৈয়েই মই তোমালোকক উদ্ধাৰ কৰিম, আৰু মিডিয়নীয়াসকলক তোমালোকৰ হাতত দিম। আন সকলো লোকক তেওঁলোকৰ নিজৰ ঠাইলৈ ঘূৰি যাবলৈ দিয়া। এইদৰে গিদিয়নে 300 লোকক ৰাখি বাকী সকলো ইজৰাইলীয়া লোকক নিজৰ তম্বুলৈ পঠাই দিলে। গিদিয়নে তেওঁলোকৰ হাতত থকা খোৱা বস্তু আৰু হিঙাবোৰ ৰাখি থলে। সেই সময়ত মিডিয়নীয়াৰ চাউনি গিদিয়নৰ চাউনিৰ তলৰ উপত্যকাত আছিল। সেইদিনা ৰাতি জিহুৱাই তেওঁক ক'লে, উঠা, চাউনি আক্ৰমণ কৰা, কিয়নো মই সেই চাউনি তোমাৰ হাতত দিলোঁ। যদি তোমাৰ তললৈ নামি যাবলৈ ভয় লাগিছে, তেন্তে তোমাৰ দাস পুৰাক লগত লৈ চাউনিলৈ নামি যোৱা। সিহঁতে কি কয় তুমি তাক শুনিবা, তাৰ পাছত চাউনিয়ে আক্ৰমণ কৰিবলৈ তোমাৰ সাহস সবল কৰা হ'ব। তেতিয়া গিদিয়নে নিজৰ দাস পুৰাক লগত লৈ চাউনিৰ সুৰক্ষা পহৰীৰ আস্থানৰ ওচৰলৈকে নামি গ'ল। সেই উপত্যকাৰ মাজত মিডিয়নীয়া, অমালেকীয়া আৰু পূবদেশীয় লোকসকলৰ ঘনবসতি ফৰিঙৰ জাকৰ দৰে আছিল। তেওঁলোকৰ উটবোৰৰ সংখ্যা গণিব নোৱাৰা সমুদ্ৰৰ তীৰৰ বালিৰ দৰে অগণন আছিল। গিদিয়ন যেতিয়া সেই ঠাইত উপস্থিত হ'ল, তেতিয়া এজন মানুহে নিজৰ লগৰীয়াক এটা সপোনৰ কথা কৈ আছিল। তেওঁ ক'লে, মই এটা সপোন দেখিলোঁ। মই দেখিলোঁ যে এটা যৱৰ পিঠা যেন বাগৰি বাগৰি মিডিয়নীয়াসকলৰ চাউনিৰ ভিতৰত সোমাল। সেইটোৱে মিডিয়নীয়াসকলৰ তম্বুত আহি ইমান জোৰেৰে খুন্দা মাৰিলে যে তম্বুটো ওলোটা হৈ চেপেটা খাই পৰিল। লগৰীয়াজনে ক'লে, এইটো ইজৰাইলীয়া জোৱাছৰ পুত্ৰ গিদিয়নৰ তৰোৱালৰ বাহিৰে আন একো নহয়। ঈশ্বৰে মিডিয়নীয়া আৰু তেওঁলোকৰ গোটেই সৈন্যক গিদিয়নৰ হাতত তুলি দিছে। গিদিয়নে যেতিয়া সেই সপোন আৰু তাৰ অৰ্থৰ কথা শুনিলে, প্ৰাৰ্থনাত তেওঁ মূৰ দু খালে। তাৰ পাছত তেওঁ ইজৰাইলৰ চাউনিলৈ উলটি আহি ক'লে, উঠা, জিহুৱাই আপোনালোকৰ হাতত মিডিয়নীয়া সৈন্যক শুধাই দিছে। সেই 300 লোকক তেওঁ 3 দল কৰি ভাগ কৰিলে, আৰু তেওঁলোক প্ৰতিজনৰ হাতত এটাকৈ হিঙা, এটা খালী কলহ আৰু কলহৰ ভিতৰত এটাকৈ জ্বলন্ত জোৰ দিলে। তাৰ পাছত গিদিয়নে তেওঁলোকক ক'লে, আপোনালোকে মোক লক্ষ্য কৰি থাকিব আৰু মই যিহকে কৰোঁ আপোনালোকেও তাক কৰিব, চাই থাকিব। মই যেতিয়া চাউনীৰ কাষ পাম মই কৰাৰ দৰেই আপোনালোকে কৰিব। মই আৰু মোৰ সংগীবোৰে শিঙা বজালে আপোনালোকেও গোটেই চাউনীৰ চাৰিওকাষে থাকি শিঙা বজাব আৰু চিঞৰি চিঞৰি ক'ব, জিহুৱা আৰু গিদিয়নৰ কাৰণে মধ্য পোহৰৰ আৰম্ভণিতে মিডিয়নীয়াসকলে যেতিয়া সুৰক্ষা পহৰীসকলৰ পাল সলনি কৰিছিল, ঠিক সেই সময়তে গিদিয়ন আৰু তেওঁৰ লগৰ এশ লোকে চাউনীৰ কাষলৈ গ'ল। তেওঁলোকে শিঙাবোৰ বজাই নিজৰ নিজৰ হাতত থকা কলবোৰ ভাঙি পেলালে। এইদৰে তিনিওটা দলে একেলগে শিঙাবোৰ বজাই হাতৰ কলহ ভাঙিলে। বাওঁ হাতত জোৰ আৰু সোঁ হাতেৰে বজাবৰ কাৰণে শিঙা লৈ তেওঁলোকে চিঞৰি ক'বলৈ ধৰিলে, জিহুৱা আৰু গিদিয়নৰ তৰোৱাল। গিদিয়নৰ লোকসকল চাউনীৰ চাৰিওফালে যেতিয়া নিজ নিজ ঠাইত থিয় হৈ থাকিল, তেতিয়া সকলো মিডিয়নীয়া সৈন্যই লৰা ঢাপৰা কৰি চিঞৰি পলাবলৈ ধৰিলে। 300 শিঙা বজাই দিওঁতে জিহুৱাই এনে কৰিলে যাৰ ফলত প্ৰতিজন মিডিয়নীয়াৰ তৰোৱাল তেওঁলোকৰ নিজৰ লগৰীয়া আৰু সৈন্যসকলৰে বিৰুদ্ধে চলিল। তাতে মিডিয়নীয়া সৈন্যসকলে তৰ্বতৰ ওচৰত থকা আবেল মহুলাৰ সীমা পৰ্যন্ত আৰু চৰেৰাৰ ফালে বৈত চিন্তালৈকে পলাই গ'ল। তেতিয়া নপতালি, আছেৰ আৰু মনচি ফৈদৰ পৰা ইজৰাইলৰ লোকসকল একগোট হৈ মিডিয়নীয়াসকলৰ পাছে পাছে খেদি গ'ল। পাছত গিদিয়নে ইফ্ৰইমৰ পাহাৰীয়া এলেকাৰ সকলোফালে বাৰ্তাবাহক পঠাই ক'লে, আপোনালোক নামি আহক আৰু মিডিয়নৰ বিৰুদ্ধে আক্ৰমণ কৰক। মিডিয়নীয়াসকল গৈ পোৱাৰ আগেৰে সিহঁতক ভেটিবলৈ বৈত বাৰা পৰ্যন্ত আৰু জৰ্দন নদী দখল কৰি লওক। তেতিয়া ইফ্ৰইমৰ সকলো লোকে গোট খাই বৈত বাৰালৈকে সকলো সৰু সৰু নদী আৰু জৰ্দনৰ পাৰ ঘাট দখল কৰি ল'লে। তেওঁলোকে উৰেব আৰু জেব নামৰ দুজন মিডিয়নীয়া নেতাক ধৰিলে, উৰেবক উৰেবৰ শিলত বধ কৰিলে আৰু জেবক জেবৰ দাক্ষাগুটি মৰা ক্ষেত্ৰত বধ কৰিলে। তেওঁলোকে মিডিয়নীয়াসকলক খেদি পঠালে আৰু জৰ্দন সিপাৰে থকা গিদিয়নৰ ওচৰলৈ উৰেব আৰু জেবৰৰ মূৰ লৈ আহিল।